এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাটত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য 2024 বৰ্ষত 10% বৃদ্ধি হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ভাৰতীয় দূৰসংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজিৰে পৰা কলকাতাত অনুষ্ঠিত প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি 5 উইকেটৰ বিনিময়ত 144 ৰান সংগ্ৰহ কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। এন ডি এ সম্প্ৰতি 198খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনৰ প্ৰায়বোৰ সমষ্টিতে আৰ জে ডি নেতৃত্বাধীন মহাজোটবন্ধন এন ডি এতকৈ পিছ পৰি আছে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰশান্ত কিশোৰৰ জন সুৰজ পাৰ্টীৰ প্ৰদৰ্শন শোচনীয় দেখা গৈছে। ৰাজ্যখনৰ মুঠ 243খন আসনৰ ভিতৰত বিজেপিয়ে 89, জে ডি ইউএ 79, এল জে পিএ 21, এইচ এ এম এ 4, আৰ জে ডিএ 32, কংগ্ৰেছে 4 আৰু অন্যান্য দলসমূহে 18খন আসনত অগ্ৰগতি লাভ কৰিছে। উপ মুখ্যমন্ত্ৰীদ্বয় তথা বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ সিনহা আৰু সম্ৰাট চৌধুৰীয়ে নিজ নিজ সমষ্টিত আগবাঢ়ি আছে। একেদৰে বিজেপিৰ মৈথিলী ঠাকুৰে আলিনগৰ সমষ্টিত আৰু চিৱান সমষ্টিত বিজেপিৰ নেতা মংগল পাণ্ডে আগবাঢ়ি আছে। আৰ জে ডিৰ তেজস্বী প্ৰসাদ যাদৱ ৰঘুপুৰ সমষ্টিত বিজেপিৰ সতীশ কুমাৰতকৈ আগবাঢ়ি আছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ প্ৰেম কুমাৰ গয়া টাউনত আগবাঢ়ি আছে। শাসনাধিষ্ঠিত এন ডি এ বিৰোধী মহাজোট বন্ধনতকৈ বৃহৎ ব্যৱধানত আগবাঢ়ি থকাৰ পৰিপ্ৰেক্ষিতত জে ডি ইউৰ সমৰ্থকসকলে পাটনাৰ দলীয় কাৰ্যালয়ত ইতিমধ্যে বিজয় উদযাপনৰ বাবে সাজু হৈছে। ৰাজ্যখনত পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে আৰু সন্ধিয়াৰ আগতে সকলোবোৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাটত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। এই ভ্ৰমণকালত তেওঁ চুৰাটত নিৰ্মাণৰত বুলেট ৰেল ষ্টেচন পৰিদৰ্শন কৰি মুম্বাই আহমেদাবাদ সংযোগী তীব্ৰবেগী ৰেল কৰিডৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰিব। তেওঁ লগতে ধৰতি আবা বিৰচা মুণ্ডাৰ 150সংখ্যক জয়ন্তী উপলক্ষে দেদিয়াপাৰাত আয়োজিত এটা অনুষ্ঠানত অংশ ল'ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে 9,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান আৰু ধৰতি আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানৰ অধীনত 1,00,000 গৃহ প্ৰৱেশ অনুষ্ঠানতো অংশ ল'ব। ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য 2023 বৰ্ষৰ তুলনাত 2024 বৰ্ষত 10% বৃদ্ধি হৈছে। 2024 বৰ্ষত সামগ্ৰী আৰু সেৱা খণ্ডত 2,300 কোটি ডলাৰ অতিক্ৰম কৰাৰ লগতে বাণিজ্যিক খণ্ডত 800 কোটি ডলাৰলৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে এই সন্দৰ্ভত কয় যে ভাৰত আৰু কানাডাৰ ভালেমান গুৰুত্বপূৰ্ণ খণ্ডত শক্তিশালী সম্পৰ্ক আছে, যিসমূহে বহনক্ষম বিকাশ, উদ্ভাৱন আৰু বাণিজ্যৰ বাবে নতুন সুযোগ সৃষ্টিত অৰিহণা যোগায়। উল্লেখযোগ্য যে কানাডাৰ ৰপ্তানি সংবৰ্ধন, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু অৰ্থনৈতিক উন্নয়ন দপ্তৰৰ মন্ত্ৰীয়ে যোৱা 11 নৱেম্বৰৰ পৰা 4-দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ভাৰতীয় দূৰসংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰতীয় দূৰসংযোগ সেৱাৰ 60 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত দূৰসংযোগ ক্ষেত্ৰৰ বিকাশত বিভাগটোৰ অৱদানৰ বিষয়ে আলোকপাত কৰা হ'ব। 1965 চনত ভাৰতীয় দূৰসংযোগ সেৱা গঠন কৰা হৈছিল। দূৰসংযোগ খণ্ডৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিষয়ক আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই সেৱা গঠন কৰা হৈছিল। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত এয়াৰ নিউজ আণ্ডাৰস্কৰ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। লেবাননৰ ৰাজধানী বেইৰুত চহৰৰ লেবানিজ নেচনেল থিয়েটাৰত ভাৰতীয় দূতাবাসে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত 200ৰো অধিক লোকে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত অংশ লৈ লেবাননত থকা ভাৰতীয় ৰাষ্ট্ৰদূত নূৰ ৰহমান শ্বেইখে গীতা মহোৎসৱৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ কয় যে ইউনেস্কোৰ বিশ্ব স্মৃতি পঞ্জীয়নত চলিত বৰ্ষৰ এপ্ৰিলত ভাগৱত গীতাৰ নাম অন্তৰ্ভুক্ত হৈছিল। ভাগৱত গীতাই শতিকাজুৰি মানৱ সভ্যতাক দিগদৰ্শন কৰাৰ উপৰি ইয়াত সন্নিৱিষ্ট জ্ঞান, দয়া আৰু সহানুভূতিৰ বাৰ্তাই সমগ্ৰ বিশ্বকে অনুপ্ৰাণিত কৰি আহিছে। অনুষ্ঠানত প্ৰৱাসী ভাৰতীয় আৰু দূতাবাসৰ সদস্যসকলে গীতাৰ সাৰগৰ্ভ কথাৰ লগতে বহু শ্লোক পাঠ কৰে। বেইৰুটৰ আমেৰিকা বিশ্ববিদ্যালয়ৰ অধ্যাপক দিগম্বৰ পাত্ৰ আৰু লেবানিজ যোগ প্ৰশিক্ষক ডনিয়া নিজ্জাৰে অনুষ্ঠানত মানুহৰ জীৱনত গীতাৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰা মতে এই বছৰ ভাৰত আৰু লেবাননৰ মাজৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ কূটনৈতিক সম্পৰ্কই 71 বছৰ সম্পূৰ্ণ কৰিলে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা 44 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা IITF অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী যতীন পচন্দই এই বাণিজ্য মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ বিষয়বস্তু হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত। উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু বিহাৰ হৈছে এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ অংশীদাৰী ৰাজ্য আৰু এইবাৰৰ ঝাৰখণ্ডৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ'ব। 14-দিনীয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ, চীন, ইৰাণ, দক্ষিণ কোৰিয়া আৰু ইজিপ্তে অংশগ্ৰহণ কৰিব। প্ৰায় 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে 60টাৰো অধিক মন্ত্ৰালয়ে এই মেলাত ভাগ ল'ব। মেলা অনুষ্ঠিত হোৱাৰ সময়ত দৰ্শনাৰ্থীৰ সুবিধা হোৱাকৈ ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পশ্চিমবংগসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মাদকদ্ৰব্য নিবাৰণী কাৰ্যবাহিনীৰ মুৰববীসকলৰ প্ৰথমখন আঞ্চলিক সন্মিলন নাগালেণ্ডৰ আৰক্ষী চৌহদৰ চুমৌ কিডিমাত অনুষ্ঠিত হৈছে। নাগালেণ্ড আৰক্ষীয়ে মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সহযোগত এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত আয়োজিত এই সন্মিলনত মাদকদ্ৰব্যৰ যোগান নিয়ন্ত্ৰণ, বলবৎকৰণ আৰু নিচামুক্তিৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছক সাক্ষাৎ কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে শেহতীয়া গোলকীয় ব্যৱস্থা আৰু বহুপক্ষীয়বাদৰ বাবে সচিব প্ৰধানগৰাকীৰ মূল্যায়নক গুৰুত্ব দিয়ে। বিভিন্ন স্থানীয় সমস্যা সন্দৰ্ভত সচিব প্ৰধানগৰাকীৰ দৃষ্টিভংগীৰো তেওঁ শলাগ লয়। ভাৰতৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত সচিব প্ৰধানগৰাকীয়ে ভাৰতৰ প্ৰতি জনাই অহা স্পষ্ট আৰু ধাৰাবাহিক সমৰ্থনৰ বাবেও সচিব প্ৰধানগৰাকীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যত বিধানসভা নিৰ্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয় মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বৰ্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বিষয়ে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডঃ জয়ন্ত দাসে ষ্টুডিঅ'ত থাকি বিভিন্ন প্ৰশ্নকৰ্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দিব। এই অনুষ্ঠানটোৰ পৰিকল্পনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু উপস্থাপন অৰুণিমা গোস্বামীৰ। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে 2661876 আৰু 2662325। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ আজিৰে পৰা কলকাতাৰ ইডেন গাৰ্ডেন্ছত চলিত শৃংখলাৰ প্ৰথমখন টেষ্ট অনুষ্ঠিত হৈছে। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকা এতিয়ালৈকে 7 উইকেটৰ বিনিময়ত 148 ৰাণ সংগ্ৰহ কৰিছে। দক্ষিণ আফ্ৰিকাৰ হৈ অপেনাৰ এইডেন মাৰ্কামে 31 আৰু উইৱান মোল্ডাৰ টনি জৰ্জিয়ে 24 ৰাণকৈ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ জাছপ্ৰীত বুমৰাই 3টা, কুলদীপ যাদৱ আৰু মহম্মদ ছিৰাজে 2টাকৈ উইকেট দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত NDA মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাটত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য 2024 বৰ্ষত 10% বৃদ্ধি হৈছে। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ভাৰতীয় দূৰসংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজিৰে পৰা কলকাতাত অনুষ্ঠিত প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি 7 উইকেটৰ বিনিময়ত 148 ৰাণ সংগ্ৰহ কৰিছে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।